গুড ইভিনিং, এইটো আকাশবাণী কহিমা সামলগা খবৰ পঢ়ি আছে সংগীতা শর্মা। পহিলা হেডলাইন্স, প্রধানমন্ত্রী নরেন্দ্র মোদী পৰা কৈছে ইউথ খান পৰা ভাগ লৈ দিলে মানে দেশ লগা উন্নতি জলদি হৈ যাব। হালিতে পেহলগাঁওতে হোৱা আতংক হামলা পাছতে নাগালেণ্ড পুলিচ পৰা গলত জানকাৰী আৰু মিছা লগা অফৱা বঢ়ি যাই থকা খতৰা ওপৰতে সাৱধান কৰি দি কিনা পাব্লিক এডভাইজৰি জাৰি কৰি দিছে। পপ ফ্ৰান্সিস্কে ছেণ্ট পিটাৰ স্কুৱেৰতে ফিউনেৰেল পাছতে ছেণ্ট মেৰী মেজৰা বেচিলিকাতে ৰাখি দিছে আৰু ইণ্ডিয়া অডিঅ' সামিট এণ্ড এৱাৰ্ডছতে আকাশবাণীৰ পৰা বেলেগ বেলেগ কেটেগৰিজতে ছয়টা এৱাৰ্ডছ জিতি লৈছে। এতিয়া পূৰা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা কৈছে যেতিয়া ইউথ খান পৰা নেশ্যন বিল্ডিংতে ভাগ লৈ দিয়ে দেশ লগা জলদি উন্নতি হৈ যায় আৰু দুনিয়াতে বি মাৰ্ক বনাই দিয়ে। তেওঁ পৰা কৈছে আজি দেশ লগা ইউথ খান পৰা তেওঁ খান লগা হাৰ্ডৱৰ্ক আৰু ইনোভেশ্যন লগতে দুনিয়াকে দেখাই দি আছে কি দেশতে কিমান বেছি ক্ষমতা থাকি আছে। আজি ভিডিঅ' কনফাৰেন্সিং পৰা বেলেগ বেলেগ চৰকাৰী ডিপাৰ্টমেণ্টছতে নতুন এপইণ্ট হোৱা ইউথ খানকে প্ৰধানমন্ত্ৰীৰ পৰা 51,000 পৰা বেছি এপইণ্টমেণ্ট লেটাৰ্ছবিলাক ভাগ কৰি দিয়া পাছতে ৰোজগাৰ মেলাতে কথা কৈ দি থাকিছিলে। শ্ৰীমোদী পৰা কৈছে আজি এপইণ্টমেণ্ট লেটাৰ্ছ পাই লোৱা ইউথ খান লগতে দেশ লাই ইকনমি আৰু ইণ্টাৰনেল ছেকিউৰিটি মজবুত বনাই দিবলৈ, আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ আগবঢ়াই দিবলৈ আৰু মজদুৰ খান লগা জীৱনতে বদলাৱ আনি দিবলৈ কাৰণে ডাঙৰ জিম্মেদাৰী আছে।
जब युवा राष्ट्र के निर्माण में भागीदार होते हैं तो राष्ट्र तेज विकास भी करता है और विश्व में अपनी पहचान भी बनाता है। भारत का युवा आज अपने परिश्रम और इनोवेशन से दुनिया को ये दिखा रहा है कि हम में कितना सामर्थ्य है। स्किल इंडिया, स्टार्टअप इंडिया, डिजिटल इंडिया जैसे अनेक अभियान इस दिशा में युवाओं के लिए नए अवसर बना रहे हैं।
প্ৰধানমন্ত্ৰীৰ পৰা কৈছে আহিয়া কিছুমান দিনতে ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট চামিট ৱেভছ 2025 মুম্বাইতে যোগাৰ কৰি দিবলৈ আছে। তেওঁৰ পৰা কৈছে এইটো ইভেণ্ট লগা চেণ্টাৰতে দেশ লগা ইউথ খান আছে। তেওঁৰ পৰা কৈছে দেশ লগা মাইকী মানুহ খান পৰা বিউৰক্ৰেচি, স্পেচ আৰু ছায়েন্স লগা ক্ষেত্ৰতে নতুন উচাই চুই দি আছে। প্ৰধানমন্ত্ৰীৰ পৰা কৈছে বস্তি জেগাবিলাক লগা মাইকী মানুহ খানকে তাকতৱৰ বনাই দিবৰ ওপৰতে চৰকাৰ লগা বিশেষ ধ্যান থাকি আছে। আজি দেশ লগা 47 জেগা বিলাকতে 15th ৰোজগাৰ মেলা থাকিছিলে। হালিতে পেহলগাঁও জম্মু আৰু কাশ্মীৰতে আতংকবাদ হামলা হোৱা পাছতে নাগালেণ্ড পুলিচ পৰা ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাক চাৰ্কুলেট হৈ থকা গলত জানকাৰী আৰু ফল্ছ প্ৰপগেণ্ডা ইয়াৰ আফৱা লগা বৰি যাই থকা খতৰা ওপৰতে চিটিজেন্স খানকে হঁচিয়াৰ কৰি দি কিনে এটা পাব্লিক এডভাইজৰি জাৰি কৰি দিছে। এটা প্ৰেছ ৰিলিজতে নাগালেণ্ড পুলিচ হেডকোৱাৰ্টাৰ্ছ PHQ পৰা বিশ্বাস কৰি দিবলৈ পাৰিয়া চৰ্চেছকে কট কৰি দি কিনে কৈ দিছে কি এণ্টি নেশ্যনেল এলিমেণ্টছ ইয়াৰ দেশ বিৰোধী খান পৰা পূৰা দেশ আৰু নাগালেণ্ড দেৱী শান্তি আৰু মিল মিলাপ বিয়া কৰি দিবলৈ ভাৱনাৰ লগতে ডিজিটেল প্লেটফৰ্ম যেনেকা ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ এতিয়া এক্সবিলাক চলাই দি আছে আৰু গলত কথাবিলাক কৈ দি আছে। এইটো নিচিনা বেছিভাগ পষ্টবিলাক পাকিস্তান বেছড গ্ৰুপ ইয়া তাইখান লগা এজেণ্ট খান পৰা চলাই দিয়া একাউণ্টছ পৰা ওলাই আছে বুলি জনাই দি কিনা পুলিচ পৰা সাৱধান কৰি দিছে কি এইটো গলত কচিছবিলাকে AIকে লৈ এডভান্স টুলছবিলাক চলাই দি আছে আৰু গলত জানকাৰী আৰু কণ্টেণ্ট বনাই দি কিনা ফেলাই দি আছে। PHQ নাগালেণ্ড পৰা চিটিজেনছ খানকে এলাৰ্ট থাকিবলৈ আৰু অনলাইন দেখিয়া কোনোবি জানকাৰীকে শ্বেয়াৰ কৰি দিয়া আগতে জাজ কৰি দিবলৈ অনুৰোধ কৰি দিছে। পুলিচ পৰা মিলি কিনা জিম্মেদাৰী লৈ দিবলৈ আৰু কোনোবি গলত জানকাৰী লগা ইয়াৰ কণ্টেণ্টে জুৰিজাৰ পৰা নিজেকে দূৰ ৰাখি দি কিনা ষ্টেট লগা শান্তি অৱস্থাকে বনাই ৰাখি দিয়াতে মদত কৰি দিবলৈ কাৰণেই চব মানুহ খানকে অনুৰোধ কৰি দিছে। ৱৰ্ল্ড লিডাৰ্ছ, ডিগনেটাৰিছ আৰু হাজাৰ হাজাৰ লগা গিনতিতে বিশ্বাসী খান মজুত থাকি কিনা ভেটিকেণ্টে পপ ফ্ৰান্সিছ লগা ফিউনেৰেল ছাৰ্ভিছ থাকিছিলে। ছেণ্ট পিটাৰ স্কুৱেৰতে পুৰা লাম্বাৰ ৰিচুৱেলছ লগতে এইটো ফিউনেৰেল 2 ঘণ্টা লাম্বা থাকিছিলে। গ্ল'বেল ৰোমান কেথলিক চাৰ্চ লগা হেডকে ছেণ্ট মেৰী মেজৰা বেচিলিকা ৰোমতে ৰাখি দিছিলে। এইটো চেৰেমনিতে 2,50,000 পৰা বেছি মানুহ খান যোগ দিছিলে। এইটো ফিউনেৰেলকে কাৰ্ডিনেলছ লগা কলেজ লগা ডিন কাৰ্ডিনেল জিঅ'ভানি বাটিষ্টা ৰে পৰা আগে বঢ়াই দিছিলে। এইটো ছাৰ্ভিছ প্ৰাৰ্থনা আৰু এটা ফাইনেল কমেণ্ডেশ্যন পপ লগা আত্মাকে ঈশ্বৰ লগতে সৌঁপি দিয়া লগা স্পেশাল প্ৰাৰ্থনা লগতে শেষ হৈ যাইছিল। পপ ফ্ৰান্সিছ সোমবাৰ দিনতে এটা ষ্ট্ৰক পাছতে মৰি যাইছিল, তেওঁ লগা উমৰ 88 সাল থাকিছিল। ইণ্ডিয়া অডিঅ সামিট এণ্ড এৱাৰ্ডছ 2025 আকাশবাণীৰ পৰা বেলেগ বেলেগ কেটেগৰিজতে পূৰাপুৰি 6টা এৱাৰ্ডছ জিতি লৈছে। এইটো এৱাৰ্ডছ লগা 3rd এডিশ্যন, যোনটোৰ পৰা ৰেডিঅ' আৰু অডিঅ' কণ্টেণ্ট প্ৰডাকশ্যনতে এক্সেলেঞ্চকে ৰিকগনাইজ কৰি দিয়ে। যোৱাকালি ৰাতিতে মুম্বাইতে থাকিছিলে আকাশবাণীৰ কাৰণে সব পাৰা উচা এৱাৰ্ডছ মাজতে স্মৃতি ইৰাণী লগা প্ৰগ্ৰাম নই সোচ নই কাহানী এ ৰেডিঅ' জাৰ্ণি উইথ স্মৃতি ইৰাণীকে এইটো চাল লগা ৰেডিঅ' ছিৰিজ হিচাপে জনাই দিছিলে। নিউজ ছাৰ্ভিচেছ ডিভিজন লগা পপুলাৰ উইকলি ফোন ইন শ্ব' পাব্লিক স্পিককে হেলথ আৰু ফিটনেছ কেটেগৰীতে বেষ্ট প্ৰডিউচড অডিঅ' ষ্ট্ৰিমিং প্ৰগ্ৰাম হিচাপে ৰিকগনাইজ কৰি দিছিলে। আকাশবাণী লগা ডাইৰেক্টৰ জেনেৰেল ডক্টৰ প্ৰজ্ঞা পালিৱাল গড়ৰ পৰা এইটো ইভেণ্টে গেষ্ট অফ অনাৰ হিচাপে যোগ দিছিলে। আপনি খান আকাশবাণী কহিমাৰ পৰা খবৰ দিয়া শুনি আছে। জলদি তাজা খবৰ শুনিবলৈ কাৰণে আপনি খান পৰা আকাশবাণী লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR_ কহিমাকে ফ'ল' কৰিবলৈ পাৰিব। আপনি খান পৰা এইটো খবৰ বুলেটিনকে নিউজ অন ইয়েৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমা টিভি শুনিবলৈ পাৰিব। আপনি খান আকাশবাণীৰ পৰা খবৰ দিয়া শুনি আছে। একজন 18 সাল উমৰ লগা ষ্টুডেণ্ট স্নিগ্ধা মুখাৰ্জী NBSC লগা ছায়েন্স ষ্ট্ৰীমতে টপ ৰেংকাৰ হিচাপে আগে আহিছে আৰু তেওঁ লগা একাডেমিক এচিভমেণ্ট লগতে গ্ৰেটিটিউড আৰু ছেল্ফ মটিভেশ্যন লগা মন পৰা দিয়া মেছেজ কাৰণে প্ৰশংসা পাই আছে। একজন মেথ টিচাৰ পৃথ্বীজ মুখাৰ্জী আৰু সোমা মুখাৰ্জী লগা চুকুৰী মিছ মুখাৰ্জীৰ পৰা আকাশবাণী নিউজ কহিমাকে কৈছে কি তেওঁ ডাঙৰ স্বপ্নৰ লগতে একজন চিম্পল ষ্টুডেণ্ট আছে, কিন্তু ইমান ডাঙৰ সফলতা ভাৱনা কৰা নাই আৰু আচৰিত হৈছে বুলি কৈছে। ছাপৰ্ট আৰু মটিভেশ্যন কাৰণে তেওঁৰ পৰা ঈশ্বৰ আৰু ফেমিলিকে ধন্যবাদ দিছে। মিছ মুখাৰ্জীৰ পৰা তেওঁৰ লগা টিচাৰ আৰু স্কুল অথৰিটিজ খানকে বি আভাৰী থাকিয়া জনাই দিছে। তেওঁৰ লগা সফলতা লগা মন্ত্ৰ আছে নাথিং ইজ ইম্পচিবল। তেওঁৰ পৰা মেণ্টেল ৱেল বিং লগা জৰুৰত ওপৰতে জোৰ দিছে আৰু সুঝাৱ দিছে কি ৰাইটিং ফেভৰাইট ছাবজেক্ট পঢ়িয়া ইয়াক খুচি দিয়া কাম কৰি কিনে ষ্ট্ৰেছকে মেনেজ কৰি দিবলৈ pare.
So always motivate yourself. Of course, don't make yourself cut off from the world, but get introduced to yourself first, your dreams first, and then you can do whatever you like with a limited time so that you don't waste a lot of time doing all these things. So I would say that just keep going, keep doing hard work, and everything will align itself towards the right place.
একজন PCM ষ্টুডেণ্ট থকা মিছ মুখাৰ্জীৰ পৰা কম্পিউটাৰ ছায়েন্সতে বিটেক কৰিবলৈ ভাৱনা কৰি আছে। তেওঁৰ পৰা ৰোট লাৰ্ণিং নহয় কিনা প্ৰেক্টিছ ওপৰতে বিশ্বাস কৰে, বিশেষ কৰি ছায়েন্স ছাবজেক্টছবিলাকতে। নৰখি হাৰ্ডৱৰ্ক কৰি দিবলৈ আৰু নিজে লগা স্বপ্না নাপাহৰিবলৈ তেওঁৰ পৰা ফেল' ষ্টুডেণ্টছ খানকে এডভাইচ কৰি দিছে। ৰেজিলিয়েন্স, ডিচিপ্লিন আৰু পাৰ্পাছ লগা এটা ইনস্পাইৰিং ব্লেণ্ড লগতে ৰাম জানকী হায়াৰ ছেকেণ্ডেৰী স্কুল ডিমাপুৰ লগা আৰতি কুমাৰী 94.60% চিকিয়ৰ কৰি দি কিনে NBSC লগা ক্লাছ 12 কমাৰ্চ ষ্ট্ৰীম টপাৰ 2025 হিচাপে আগে আহি যাইছে। চন্দ্ৰ দিঅ' ৰে আৰু মীনা দেৱী লগা চুকুৰী লগা কিছা মজবুত ইৰাদা আৰু জিম্মেদাৰীবিলাকে বেলেঞ্চ কৰি দি কিনে নিজে লগা গ'লছতে স্থিৰ থকা লগা কিছা আছে। ছিবলিংছ মাজতে ফৰ্ট আৰু 19 সাল উমৰ লগা মিছ আৰতি পৰা সচাই লগতে তেওঁ লগা তৈয়াৰীৰ ওপৰতে কথা কৈ দিছিলে। চুৰুৰ পৰা তেওঁ লগা ষ্টাডি শ্বেডিউল ফিক্স থাকিয়া নাই, 2-3 ঘণ্টাহে পঢ়ি থাকিছিলে, কিলে মানে তেওঁৰ পৰা টিউশ্যনছ বি দি থাকিছিলে বুলি কৈছে। হৈলেবি ডিচেম্বৰ পৰা ফেব্ৰুৱাৰী মহিনা সময়তে তেওঁ দিনতে 10-12 ঘণ্টা তাক পঢ়ি থাকিছিলে। তেওঁৰ লগা সফলতা পিছতে থকা তাকত ওপৰতে সুধিয়াতে মিছ আৰতি পৰা ঈশ্বৰতে বিশ্বাস আৰু এইটো পাছতে টিচাৰ্ছ পেৰেণ্টছ আৰু বিশেষ কৰি তেওঁ লগা আমাৰ যোনকে তেওঁৰ পৰা বেষ্ট ফ্ৰেণ্ড মাতে তেওঁ খান লগা নাম লৈ দিছিলে। তেওঁকে লতে কেৰিয়াৰ বনাবলৈ ইচ্ছা আছে আৰু একজন এডভকেট বনি কিনা ইণ্ডিয়াতে বঢ়ি যাই থকা ক্ৰাইম ৰেটকে হল কৰি দিবলৈ ইচ্ছা ৰাখে।
Sharp need for an advocate in it, so I want to be an advocate.
Younger peer khan ke kumari arti pra social মিডিয়া একটা ডাঙর ডিস্ট্রাকশন আছে বলে কই দিছে। এই নিমিত্তে থিয় লগা এডভাইস থাকিছে, যদি কিবা ডাঙর হাসিল করে বলে ইরাদা থাকিলে মানে নিজে লগা সব কসিস ডালি দিবলে আর সোশ্যাল মিডিয়াকে এভয়েড করে দি কিনা কেরিয়ার কামতে ধ্যান দিবলে কই দিছে। প্রধানমন্ত্রী নরেন্দ্র মোদী পর আহিয়াকালি ভুজির 11 বাজিতে আকাশবাণী ওপরে টিয়লগা মন কি বাত প্রোগ্রামতে দেশ আর বাহারে থাকিয়া মানুষান লগতে টিয়লগা ভাবনা বিচার বিলাক বাতি দিবলে আছে। এইটুবার এইটু মান্থলি রেডিও প্রোগ্রাম লাগা 121st এপিসোড হবলে আছে। এইটু প্রোগ্রামকে পুরা আকাশবাণী আর দূরদর্শন নেটওয়ার্ক AIR নিউজ ওয়েবসাইট আর নিউজ অন ইয়ার মোবাইল অ্যাপতে ব্রডকাস্ট করে দিয়া হব।
আকাশবাণী আর দূরদর্শন লাগা পুরা নেটওয়ার্কতে AIR নিউজ ওয়েবসাইট আর নিউজ অন এয়ার মোবাইল অ্যাপতে প্রসারণ করবলে আছে। ইউটিউব প্রোগ্রামটো AIR নিউজ, DD নিউজ, PMO আর ইনফরমেশন এন্ড ব্রডকাস্টিং মিনিষ্ট্রি লাগা ইউটিউব চ্যানেলসে ভি লাইভ স্ট্রিম করবলে আছে। আকাশবাণী পড়া কার্যক্রমটো হিন্দিতে প্রসারণ করার লগে রাষ্ট্রীয় ভাষাতে ভি প্রসারণ করবলে আছে। মেরি আকাশবাণী নিউজ কোহিমা।
খবর শেষতে হেডলাইন্স আর একবার জানাই দিয়ে আছে। প্রধানমন্ত্রী নরেন্দ্র মোদী পড়া কইছে ইউথ খান পড়া ভাগ লই দিলে মানে দেশ লাগা উন্নতি জলদি হয়ে যাব। হালিতে পেহেলগাঁওতে হওয়া আতঙ্ক হামলা পাছতে নাগল্যান্ড পুলিশ পড়া গলত জানকারি আর মিশা লাগা অফওয়া বড়ি যাই থাকা খতরা ওপরতে সাবধান করে দি কিনা পাবলিক এডভাইজরি জারি করে দিছে। পোপ ফ্রান্সিসকে সেন্ট পিটার স্কোয়ারতে ফিউনারেল পাছতে সেন্ট মেরি মেজোরা বেসিলিকাতে রাখি দিছে। আর ইন্ডিয়া অডিও সামিট এন্ড অ্যাওয়ার্ডসতে আকাশবাণী পড়া বেলেগ বেলেগ ক্যাটেগরিসতে 6টা অ্যাওয়ার্ডস জিতি লৈছে। এইটির লগতে আজি সামলাগা নাগামিজ খবর শেষ করে আছে। আহিয়াকালি ফুজির 7:25 মিনিটে ফুজির লগা খবর দিয়া শুনবলে পারিব। গুড নাইট।